27 নং ছবি এজন নতুন ব্যক্তি। এজন বিশ্বাসীয়ে যীশুখ্ৰীষ্টত এজন নতুন ব্যক্তি আৰু ঈশ্বৰৰ বাক্য পালনকাৰী হয়। ঈশ্বৰে তেওঁৰ পাপ ক্ষমা কৰাৰ কাৰণে এজন বিশ্বাসীয়ে ব্যভিচাৰ নকৰে, কাজিয়া নকৰে, চুৰ নকৰে, দেৱপূজা নকৰে আৰু মূৰ্তি পূজা নকৰে। পবিত্ৰ আত্মাই এজন বিশ্বাসীক দুষ্টপথত চলাৰ পৰা ঘূৰি ভাল কাম কৰিবলৈ শক্তি দিয়ে।